প্ৰথম ৰাজাৱলী এক অধ্যায়। দাউদৰ আয়ুসৰ শেষ দিন, চলোমোনক ৰাজপদত নিযুক্ত কৰা। পাছৰ ৰজা দাউদ বুঢ়া হৈ আহিল আৰু অতিশয় বৃদ্ধ হোৱাৰ বাবে তেওঁ গাত অনেক কাপোৰ দিলেও উম নোপোৱা হ'ল। এই হেতুকে তেওঁৰ ডাকবোৰে তেওঁক ক'লে, আমাৰ প্ৰভু মহাৰাজৰ বাবে এজনী কুমাৰী যুৱতী বিচাৰি চোৱা যাওক। তেতিয়া তাই মহাৰাজৰ সন্মুখত থাকি ৰজাৰ আলপৈচান ধৰাৰ লগতে আমাৰ প্ৰভু মহাৰাজৰ গাত উম পাবলৈ তেওঁ বুকুত শয়ন কৰিব। সেয়ে তেওঁলোকে ইজৰাইলৰ গোটেই অঞ্চলত সুন্দৰী ছোৱালী বিচাৰিবলৈ ধৰিলে। তেতিয়া তেওঁলোকে চুনেমিয়া অবিচগক বিচাৰি পালে আৰু ৰজাৰ ওচৰলৈ তেওঁক লৈ আহিল। এই ছোৱালীজনী অতিশয় সুন্দৰী আছিল। তেওঁ ৰজাৰ আলপৈচান ধৰিলে আৰু শুশ্ৰূষা কৰিলে, কিন্তু তেওঁ সৈতে ৰজাই কোনো দৈহিক সম্পৰ্ক নাৰাখিলে। সেইকালত হগীতৰ পুত্ৰ অদুনিয়াই নিজকে গৌৰৱ কৰি ক'লে, ৰজা ময়ে হ'ম। এইবুলি নিজৰ আগে আগে যাবৰ কাৰণে 50 জন মানুহৰ লগতে ৰথ আৰু অশ্বাৰোহী সৈন্যবোৰ যুগুত কৰি ৰাখিলে। তেওঁ পিতৃয়ে কেতিয়াও তেওঁক কষ্ট দি এইদৰে কোৱা নাই, তুমি কিয় এইবোৰ কৰিছা। অদুনিয়া দেখিবলৈ বৰ সুন্দৰ আছিল। তেওঁ অব্ৰচালোমৰ পাছত জন্মিছিল। তেওঁ অবিয়াথৰ পুৰোহিত আৰু চৰুয়া পুত্ৰ যোৱাবৰ লগত আলোচনা কৰিলে। তেতিয়া তেওঁলোকে অদুনিয়াক অনুসৰণ কৰিলে আৰু তেওঁ সহায় কৰিলে। কিন্তু চাদুক পুৰোহিত জিহুৱায়াদাৰ পুত্ৰ বনায়া, নাথন ভাওবাদী, চিমিউ, ৰেই আৰু যি বীৰসকল দাউদৰ লগত আছিল, তেওঁলোকে অদুনিয়াক অনুসৰণ নকৰিলে। পাছত অদুনিয়াই অৰিন ৰুগেলৰ কাষত থকা জুহেলত শিলৰ ওচৰত ভেড়া, ছাগলী, খাৰ আৰু হৃষ্টপুষ্ট গৰু পোৱালী বলিদান কৰিলে আৰু নিজ ভাই ৰাজকোঁৱৰসকলক আৰু ৰজাৰ দাস জিহুদাৰ আটাই লোকক নিমন্ত্ৰণ কৰিলে। কিন্তু নাথন ভাববাদীক, বনায়াক, বীৰসকলক আৰু নিজ ভায়েক চলোমোনক নিমন্ত্ৰণ নকৰিলে। তেতিয়া নাথনে চলোমোনৰ মাক বেতছেবাক ক'লে, আমাৰ প্ৰভু দাউদে নজনাকৈ হগীতৰ পুতেক অদুনিয়া যে ৰজা হ'ল, ইয়াক জানো তুমি শুনা নাই। এই হেতুকে আহা, তুমি নিজৰ আৰু তোমাৰ পুত্ৰ চলোমোনৰ প্ৰাণ ৰক্ষা কৰিবলৈ মই এতিয়া তোমাক পৰামৰ্শ দিওঁ। দাউদ ৰজাৰ ওচৰলৈ যোৱা আৰু তেওঁ কোৱাগৈ যে, হে মোৰ প্ৰভু মহাৰাজ, আপুনি জানো শপত খাই আপোনাৰ দাসীক জানো কোৱা নাছিল, মোৰ পাছত তোমাৰ পুত্ৰ চলোমোন অৱশ্যে ৰজা হ'ব আৰু তেওঁৱেই মোৰ সিংহাসনত বহিব। তেনেহ'লে অদুনিয়াই কিয় ৰাজত্ব কৰি আছে? আৰু চোৱা, সেই ঠাইত ৰজাৰ সৈতে তোমাৰ কথা শেষ নহওঁতেই মই তোমাৰ পাছত সোমাই গৈ তোমাৰ কথা নিশ্চিত কৰিম। পাছত সেইমতে বেতছেবা ভিতৰ কোঠালিত সোমাই ৰজাৰ ওচৰলৈ গ'ল। ৰজা অতিশয় বৃদ্ধ হোৱাত চুনেমিয়া অবিচগে ৰজাৰ শুশ্ৰূষা কৰি আছিল। তেতিয়া বেতছেবাই মূৰ দুৱাই ৰজাৰ আগত প্ৰণিপাত কৰিলে। তেতিয়া ৰজাই সুধিলে, তোমাক কি লাগে? তাই তেওঁক ক'লে, হে মোৰ প্ৰভু, ঈশ্বৰ জিহুৱাৰ নামেৰে শপত খাই আপোনাৰ বেটীৰ আগত কৈছিল যে মোৰ পাছত তোমাৰ পুত্ৰ চলোমোন ৰজা হ'ব আৰু মোৰ সিংহাসনৰ ওপৰত তেওঁৱেই বহিব। কিন্তু এতিয়া হে মোৰ প্ৰভু মহাৰাজ, চাওক, আপুনি নজনাকৈয়েই অদুনিয়া ৰজা হ'ল। অধিককৈ খাৰ, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰচাক আৰু ছাগলী বলিদান কৰি সকলো ৰাজকোঁৱৰসকলৰ লগতে অবিয়াথৰ পুৰোহিত আৰু প্ৰধান সেনাপতি যোৱাবক নিমন্ত্ৰণ কৰিলে, কিন্তু আপোনাৰ দাস চলোমোনক নিমন্ত্ৰণ নকৰিলে। হে মোৰ প্ৰভু মহাৰাজ, আপোনাৰ পাছত মোৰ প্ৰভু মহাৰাজৰ সিংহাসনত কোন বহিব, সেই বিষয়ে আপুনিয়েই তেওঁলোকক জনাওক। তেওঁলোকে আপোনাৰ পৰাই শুনিবলৈ বাট চাই আছে। আপুনি যদি ইয়াকে নকৰে, তেনেহলে মোৰ প্ৰভু মহাৰাজ ওপৰ পিতৃসকলৰ লগত যেতিয়া ওপৰ পিতৃসকলৰ সৈতে নিদ্ৰিত হ'ব, তেতিয়া মই আৰু মোৰ পুত্ৰ চলোমুন অপৰাধী হিচাপে গণিত হ'ম। এইদৰে তেওঁ ৰজাৰ লগত কথা হৈ থাকোঁতেই নাথন ভাওবাদী ভিতৰলৈ সোমাই আহিল। তেতিয়া ডাকবোৰে ৰজাক ক'লে, চাওক, নাথন ভাওবাদী আহিছে। পাছত ভাওবাদী নাথন ৰজাৰ সন্মুখলৈ গ'ল আৰু আঁঠুকাঢ়ি ৰজাৰ আগত প্ৰণিপাত কৰিলে। নাথনে ক'লে, হে মোৰ প্ৰভু মহাৰাজ, মোৰ পাছত অদুনীয়া ৰজা হ'ব আৰু মোৰ সিংহাসনত সিয়ে বহিব, এনে বুলি আপুনি ক'লেনে কি? কিয়নো তেওঁ আজি নামি গৈছে আৰু অধিককৈ খাৰ, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰ চাক আৰু ছাগলী বলিদান কৰিছে। তেওঁ তালৈ সকলো ৰাজকোঁৱৰ, সেনাপতি আৰু অবিয়াথৰ পুৰোহিতকো নিমন্ত্ৰণ কৰিছে। আৰু চাওক, তেওঁলোকে তেওঁৰ আগত ভোজন প্ৰাণ কৰিছে আৰু কৈছে, অদুনীয়া ৰজা চিৰজীৱী হওক। কিন্তু আপোনাৰ ডাক যি মই, মোক আৰু ছাদুক পুৰোহিত জিহুয়াদাৰ পুত্ৰ বানায়া আৰু আপোনাৰ দাস চলোমুনক হলে তেওঁৰ নিমন্ত্ৰণ নকৰিলে। এই কাৰ্য মোৰ প্ৰভু মহাৰাজৰ আদেশত হ'ল নেকি? মোৰ প্ৰভু মহাৰাজৰ পিছত আপোনাৰ সিংহাসনত কোন বহিব, সেই বিষয়ে আপোনাৰ ডাকবোৰক আপুনি জানো জনোৱা নাই? তেতিয়া ৰজা ডায়ুদে উত্তৰ দি ক'লে, বেতছেবাক মোৰ ওচৰলৈ মাতি আনা। তেতিয়া তেওঁ ৰজাৰ ওচৰলৈ আহি ৰজাৰ আগত থিয় হ'ল। ৰজাই শপত কৰি ক'লে, যিজন সৰ্বশক্তিমান ঈশ্বৰে সকলো সংকটৰ পৰা মোৰ প্ৰাণ মুক্ত কৰিলে, সেই জীৱন্ত জিহুৱাৰ শপত, মোৰ পাছত তোমাৰ পুত্ৰ চলোমুন ৰজা হ'ব আৰু সিয়ে মোৰ পদত মোৰ সিংহাসনত বহিব। এইবুলি তোমাৰ আগত ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ নাম লৈ যি শপত কৰিছিলোঁ, আজিয়ে সেইদৰে কাৰ্য কৰিম। তেতিয়া বেতছেবাই আঁঠুকাঢ়ি মাটিত মূৰ লগাই ৰজাৰ সন্মুখত প্ৰণিপাত কৰিলে আৰু ক'লে, মোৰ প্ৰভু ৰজা ডায়ুদ চিৰজীৱী হওক। পাছত ৰজা ডায়ুদে ক'লে, ছাদুক পুৰোহিতক, নাথন ভাওবাদীক আৰু জিহুয়াদাৰ পুত্ৰ বনায়াক মোৰ ওচৰলৈ মাতি আনা। তেতিয়া তেওঁলোক ৰজাৰ ওচৰলৈ আহিল। তাতে ৰজাই তেওঁলোকক ক'লে, তোমালোকে নিজ প্ৰভুৰ ডাকবোৰক লগত লৈ মোৰ পুত্ৰ চলোমুনক মোৰ নিজৰ খচ্চৰত তুলি গিহুনলৈ লৈ যোৱা। সেই ঠাইতে ইজৰাইলৰ ওপৰত তেওঁক ৰজা অভিষেক কৰিবলৈ ছাদুক পুৰোহিত আৰু ভাওবাদী নাথনক কোৱা আৰু হিঙা বজাই তোমালোকে ক'বা, ৰজা চলোমুন চিৰজীৱী হওক। পাছত তোমালোকে তেওঁৰ পাছে পাছে উঠি আহিবা। তেওঁ আহি মোৰ সিংহাসনত বহিব, কিয়নো মোৰ সলনি তেওঁ ৰজা হ'ব। ইজৰাইল আৰু যিহুদাৰ ওপৰত অধ্যক্ষ হ'বলৈ মই তেওঁকেই নিযুক্তি কৰিলোঁ। তেতিয়া জিহুয়াদাৰ পুত্ৰ বনায়াই উত্তৰ দি ৰজাক ক'লে, সেইদৰে হওক, মোৰ প্ৰভু মহাৰাজৰ ঈশ্বৰ জিহুৱায়ো সেইদৰে হওক বুলি কওক। জিহুৱা যেনেকৈ মোৰ প্ৰভু মহাৰাজৰ লগত আছিল, তেনেকৈ চলোমুনৰ লগতো থাকক, আৰু মোৰ প্ৰভু ৰজা ডায়ুদৰ সিংহাসনতকৈ তেওঁৰ সিংহাসন মহৎ কৰক। পাছে ছাদুক পুৰোহিত, নাথন ভাওবাদী, জিহুয়াদাৰ পুত্ৰ বনায়া, পৰেথিয়া আৰু পলেষ্টিয়াসকল নামি গ'ল আৰু খচ্চৰৰ ওপৰত চলোমুনক উঠাই লৈ তেওঁলোক গিহুনলৈ গ'ল। পাছত ছাদুক পুৰোহিতে তেলেৰে ভৰা হিংটি তম্বুৰ পৰা লৈ আহিল আৰু চলোমুনক ৰজা অভিষেক কৰিলে। তেতিয়া তেওঁলোকে হিঙা বজোৱাৰ পাছত সকলো লোকে ক'লে, ৰজা চলোমুন চিৰজীৱী হওক। তাৰ পাছত সকলো লোক তেওঁ পাছে পাছে উঠি আহিল আৰু লোকসকলে এনেদৰে বাঁহী বজালে আৰু মহা আনন্দ কৰিলে যে তাৰ শব্দত পৃথিৱী কঁপি উঠিল। তেতিয়া অদুনীয়া আৰু তেওঁৰ লগত নিমন্ত্ৰিত লোকসকলে ভোজন শেষ কৰা মাত্ৰেই সেই শব্দ শুনিলে আৰু জোৱাবে হিঙাৰ শব্দ শুনি ক'লে, নগৰত ইমান কোলাহল কিয় হৈছে? তেওঁ এই কথা কৈ থাকোঁতেই অবিয়াথৰ পুৰোহিতৰ পুত্ৰ জোনাথন আহি পালে। তেতিয়া অদুনিয়াই তেওঁক ক'লে, সোমাই আহা, কিয়নো তুমি ভাল পুৰুষ আৰু শুভবাৰ্তা আনিছা। তেতিয়া জোনাথনে অদুনিয়াক উত্তৰ দি ক'লে, সঁচাই আমাৰ প্ৰভু ৰজা দায়ুদে চলোমনক ৰজা পদত নিযুক্ত কৰিলে, আৰু ৰজাই ছাদুক পুৰোহিতক নাথন ভাওবাদীক জিহুয়াদাৰ পুত্ৰ বনায়া পৰেথিয়া আৰু পলেথিয়াসকলক তেওঁৰ লগত পঠালে, আৰু তেওঁলোকে তেওঁক ৰজা খৰচৰত তুলিলে। আৰু ছাদুক পুৰোহিত ও নাথন ভাবুবাদীয়ে তেওঁক গিহুনত ৰজা অভিষেক কৰিলে, আৰু তেওঁলোকে তাৰ পৰা এনেদৰে আনন্দ কৰি উঠি আহিছে যে তাৰে গোটেই নগৰ প্ৰতিধ্বনিত হৈ উঠিল, তোমালোকে যি শব্দ শুনিছিলা সেয়ে সেই ধ্বনি। আৰু চলোমন ৰাজসিংহাসনত বহিল। তাৰ উপৰিও ৰজাৰ ডাকবোৰে আহি আমাৰ প্ৰভু ৰজা দায়ুদক এইবুলি আশীৰ্বাদ কৰিলে যে, আপোনাৰ ঈশ্বৰে আপোনাৰ নামতকৈও চলোমনৰ নাম মহান কৰক, আৰু তেওঁ সিংহাসন আপোনাৰ সিংহাসনতকৈও মহৎ কৰক। তেতিয়া ৰজাই শয্যাতে প্ৰণিপাত কৰিলে, আৰু ৰজায়ো এই কথা ক'লে যে, ইজৰাইলৰ ঈশ্বৰ যিহোৱা ধন্য হওক, তেওঁ আজি মোৰ সিংহাসনৰ ওপৰত বহিবলৈ মোক এজন দিলে, আৰু মোৰ চকুৱে তাক দেখিবলৈ পালে। তেতিয়া অদুনিয়াৰ লগত থকা নিমন্ত্ৰিত লোকসকলে ভয় পালে, আৰু প্ৰতিজনে উঠি নিজ নিজ বাটে গুচি গ'ল। আৰু অদুনিয়াই চলোমনলৈ ভয় কৰি উঠি গৈ যজ্ঞবেদীৰ শিঙত ধৰিলেগৈ। পাছত চলোমনৰ আগত কোনোবাই এই কথা ক'লে, চাওক, অদুনিয়াই চলোমন ৰজালৈ ভয় কৰিছে, কিয়নো চাওক, তেওঁ যজ্ঞবেদীৰ শিঙত ধৰি কৈছে, ৰজা চলোমনে তেওঁ দাসক তৰোৱালেৰে বধ নকৰিবলৈ মোৰ আগত শপত কৰক। তাতে চলোমনে ক'লে, তেওঁ যদি নিজকে ভাল পুৰুষ বুলি দেখুৱায়, তেনেহ'লে তেওঁ এডালি চুলিও মাটিত নপৰিব, কিন্তু দুষ্টতা পোৱা যায় তেন্তে তেওঁৰ প্ৰাণ যাব। এইবুলি ৰজা চলোমনে মানুহ পঠিয়াই তেওঁক যজ্ঞবেদীৰ ওপৰৰ পৰা নমাই আনিলে। তাতে তেওঁ আহি ৰজা চলোমনৰ আগত প্ৰণিপাত কৰিলে, আৰু চলোমনে তেওঁক ক'লে, তোমাৰ ঘৰলৈ যোৱা।